এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। বিশ্ববৰেণ্য শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে গীতটো সমগ্ৰ বিশ্বৰ মানৱতাৰ গীত হিচাপে স্বীকৃতি প্ৰদানৰ বাবে ৰাষ্ট্ৰসংঘক অনুৰোধ জনাবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। কালি সুধাকণ্ঠৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকীত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত জালুকবাৰী ডঃ ভূপেন হাজৰিকা সমন্বয় তীঠত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰে। অনুষ্ঠানত মানৱ শৃংখলৰ জৰিয়তে মানুহে মানুহৰ বাবে শীৰ্ষক চিৰসেউজ গীতটি পৰিৱেশন কৰা হয়। মুখ্যমন্ত্ৰীয়ে কয় যে এই গীতটো কেৱল অসমৰে নহয় সমগ্ৰ মানৱ জাতিৰ সম্পদ আৰু গীতটোৱে মানৱতাৰ সাৰ্বজনীন অৰ্থ বহন কৰে।
মানুহে মানুহৰ বাবে ভূপেন হাজৰিকা দেৱে ৰচনা কৰি থৈ যোৱা এই গীতটো অকল অসমৰ সম্পদ নহয় সমগ্ৰ মানৱ জাতিৰ সম্পদ আৰু এই গীতটি বিশ্বৰ মানৱতাৰ গীত হিচাপে স্বীকৃতি যাতে পায় তাৰ বাবে ৰাজ্য চৰকাৰে নীৰৱে কিছু কাম কৰি আহিছে। আমি ৰাষ্ট্ৰসংঘক অনুৰোধ জনাবলৈ সিদ্ধান্ত লৈছোঁ যে মানুহে মানুহৰ বাবে গানটো সমগ্ৰ বিশ্বৰ মানৱ সমাজৰ গীত হিচাপে স্বীকৃতি দিব লাগে।
অসম আৰু অৰুণাচল প্ৰদেশৰ সম্পৰ্কক সুধাকণ্ঠই অধিক শক্তিশালী কৰিছিল বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে বৰেণ্য শিল্পীগৰাকীৰ স্মৃতি সজীৱ কৰি ৰখাৰ বাবে ধলাশদিয়াৰ ডঃ ভূপেন হাজৰিকা সেতুৰ জিৰ' পইণ্টত তেওঁৰ প্ৰায় 100 ফুট উচ্চতাৰ এটি বিশাল প্ৰতিমূৰ্তি স্থাপনৰ পৰিকল্পনা কৰা হৈছে। লোক নিৰ্মাণ বিভাগে ইতিমধ্যে এই প্ৰতিমূৰ্তি স্থাপনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে অসমৰ প্ৰতিখন চহৰত এটাকৈ পথ ডঃ ভূপেন হাজৰিকাৰ নামত উৎসৰ্গা কৰা হ'ব বুলি উল্লেখ কৰে। অসম আন্দোলনৰ পটভূমিত শ্বহীদসকলক সোঁৱৰি সুধাকণ্ঠই ৰচনা কৰা শ্বহীদ প্ৰণাম তোমাক শীৰ্ষক গীতটি অহা 10 ডিচেম্বৰত গুৱাহাটীত নৱনিৰ্মিত শ্বহীদ স্মাৰক ভৱনৰ উদ্বোধনৰ সৈতে সংগতি ৰাখি সমগ্ৰ ৰাজ্যজুৰি পৰিৱেশনৰ ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ৰাজ্যৰ প্ৰতিখন জিলা সদৰত 5000তকৈ অধিক ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী আৰু কলা কুশলীয়ে কালি মানৱ শৃংখলৰ জৰিয়তে মানুহে মানুহৰ বাবে শীৰ্ষক গীতটি পৰিৱেশন কৰে। ৰাস মহোৎসৱ উপলক্ষে ৰাজ্যজুৰি পবিত্ৰ পৰিৱেশে বিৰাজ কৰিছে। শৰৎকালৰ পূৰ্ণিমা তিথিৰ পৰা আয়োজিত এই মহোৎসৱৰ অংশ হিচাপে শ্ৰীকৃষ্ণৰ লীলা শিল্পীৰ দ্বাৰা পৰিৱেশনৰ লগতে মৃন্ময় মূৰ্তিৰ জৰিয়তে আটক ধুনীয়াকৈ উপস্থাপন কৰা হৈছে। সত্ৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীত ৰাস মহোৎসৱক কেন্দ্ৰ কৰি নদী পৰ্যটনক উজ্জীৱিত কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে। সেই অনুসৰি জিলাখনৰ টুনি নদীত বৈকুণ্ঠৰ হৰিনাম টুনিয়েদি উজাই যাম শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। দুপৰীয়া কমলাবাৰীৰ সমীপৰ টুনি নদীৰ পাৰত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ স্মৃতিত কালি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। ইয়াৰ পাছতেই টুনি নদীত 40খন নাৱত ভকত বৈষ্ণৱে নাম কীৰ্তন কৰি নৌকা বিহাৰ উলিয়ায়। ৰাসৰ পৰিপ্ৰেক্ষিতত জিলাখনত স্থানীয় বন্ধৰ দিন ঘোষণা কৰা হৈছে। ৰাজ্যৰ আন আন ঠাইতো কেইবাদিনীয়া কাৰ্যসূচীৰে ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। চৰাইদেউ জিলাৰ মোহনগাঁও ৰজাপুখুৰী বৰনামঘৰত কালিৰে পৰা 3দিনীয়াকৈ ৰাস মহোৎসৱ অনুষ্ঠিত হৈছে। শিৱসাগৰ নগৰৰ ধুলিয়াপাৰত এইবাৰ 4দিনীয়াকৈ ৰাস মহোৎসৱ পালন কৰা হৈছে। ৰাজ্যখনত আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণে সৃষ্টি কৰা পৰিস্থিতিৰ বুজ লোৱাৰ বাবে কালি কেন্দ্ৰীয় চৰকাৰৰ এটা প্ৰতিনিধি দল অসমলৈ আহিছে। ৰাজ্যখনৰ কেইবাখনো জিলাৰ বিভিন্ন স্থানত এই ৰোগৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় মীন, পশুপালন, দুগ্ধ আৰু ভূপালৰ পশুৰোগ সম্পৰ্কীয় ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ দলটোৱে বিভিন্ন দিশ পৰ্যালোচনা কৰিব। দলটোৱে ধেমাজি, ডিব্ৰুগড় আৰু শিৱসাগৰ জিলাত পৰিস্থিতিৰ বুজ লোৱাৰ সম্ভাৱনা আছে। প্ৰতিনিধিসকলে এই ৰোগৰ সংক্ৰমণৰ সকলো দিশ চালি জাৰি চোৱাৰ পাছত ইয়াৰ নিয়ন্ত্ৰণৰ বাবে কৰ্ম পৰিকল্পনা যুগুত কৰি সংশ্লিষ্ট কৰ্তৃপক্ষক প্ৰতিবেদন দাখিল কৰিব। উল্লেখযোগ্য যে ৰাজ্যৰ প্ৰায় 363টা স্থানত গাহৰিৰ দেহত এই ৰোগৰ সংক্ৰমণ হৈছে। পশুপালনৰ পশু চিকিৎসা বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে 2020 চনৰ পৰা ৰাজ্যখনত 45,000ৰো অধিক গাহৰি এই ৰোগৰ ফলত মৃত্যুমুখত পৰিছে আৰু 12,500ৰো অধিক গাহৰি পালকৰ ক্ষতি হৈছে। আজিৰ পৰজনী অসমৰ বাতৰি মানে পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।